আৰু যদি এবাৰ মোৰ কথা কিবা কয় নহয় তাৰ বাপেকৰ যে উল্লুবাৰীত সেই দোকানখন আছে কাপোৰৰ দোকান, তাতে পঠাই, তাতে যাই পেলাই তাইৰ ভাণ্ডা ফুৰাই দিম। মোৰ নাম লৈ লৈ যে তাই হোটেলত চুদাই থাকে গোটেই ৰাতি, সেইবোৰ গোটেই ভাণ্ডা ফুৰাই দিম। আৰু মোৰ কথা কি ক'ব ঘৰত, মোৰ কথা মই যি যি কৰি ফুৰোঁ মোৰ ঘৰত চব জানে, মই কাৰ লগত যাওঁ, মই কি কৰোঁ, মই কাক ব্লজব দিছোঁ, চব মোৰ ঘৰত জানে। বুজিছা, বুজিছে, তাইক ক'ব তাই মোৰ কি ভাণ্ডা ফুৰিব, মোৰ ঘৰত চব জানে। আৰু তাই যে মোক ভাং চাপ্লাই কৰে ন, সেইবোৰৰো বেহেন প্লিজ নকৰিবা হা, সেইবোৰৰো গোটেই ভাং যে চাপ্লাই কৰে তাইৰ বতৰে, তাইৰ বয়ফ্ৰেণ্ডৰ একো ভুল নাই, তাইৰ বয়ফ্ৰেণ্ডটো ইনচেণ্ট হয়, ৰেণ্ডিটোৰ কাৰণেহে তাইৰ বয়ফ্ৰেণ্ডৰো জীৱনটো বৰবাদ হৈ গৈছে বেচেৰি। তাইকটোতো আগৰ ফ্ৰেণ্ডবোৰে লাত মাৰি দিছে, বেচে ঈদত চাৰাৰা এযোৰ গিফ্ট দিছিলে, সেই চাৰাৰা পাই তাই কি কৰিছে, সিহঁতৰ লগৰবোৰকো তাই লাত মাৰি দিছে। তাইটোতো